মোবাইল কিবা বাছ লাগিছে নাই কৈছে হেৰি অনলাইন।